চকুদাই ভাবিছে মোৰে গোপা, দৈব কিয়ে কান্দিছে কি নকপা, জগতৰ হৰি হৈ কি ভাগ্য লভিলা, দুয়ো জননীকে মাতৃ পৰিলা, ৰাম ৰাম হৰি
চকু তেৰ কৰি থুলন্তৰ তাৰ ডাংগ, কৃষ্ণ বৰ্ণ কয় দেখি ধাতু যায়, ও হাতত লোহাৰ দাংগ, ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলে ক হাতত তুলি, ভয়ে অজামিলে পুত্ৰক ডাকিল, হে আয়ে হ নাৰায়ণ বুলিয়ে কীৰ্তি জনাম লৈ
হে হৰি নাৰায়ণ,
এক হৰা কীৰ্তি ডাঙৰ হৈ
হে হৰি নাৰায়ণ,
হে জগততে পাবলৈ
সাহায়।